এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰত্নদাসে। অসমৰ বাপতিসাহোন ৰোৱানী বিহু আজি প্ৰথম দিন। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ তিতাবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ ওলগ জনায়। উল্লেখযোগ্য যে অসমৰ জাতীয় উৎসৱ বহাগ বিহুৰ আজি প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল বিলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনৰ বৰগুৰিত আয়োজন কৰা গৰু বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰে। পুৱা 10 বজাত বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে বিহুৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্ৰখ্যাত বিহু হুঁচৰি দলে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয় আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে ৰতাশিল খেলপথাৰত ৰোৱানী বিহুৰ আয়োজন কৰিছে। উদ্যোক্তাসকলে জনোৱা অনুসৰি ৰোৱানী বিহু অনুষ্ঠানত আজি সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক শোভাযাত্ৰা, বিহু পতাকা উত্তোলন, দিহানাম আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰ জিলাত গৰু বিহু উপলক্ষে আজি সদৌ অসম ভিত্তিত কণীযুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। পৰম্পৰাগত খেল ধেমালিৰ ব্যৱহাৰিক সংৰক্ষণৰ উদ্দেশ্যে মুক্তিনাথ চাৰিআলিত আয়োজন কৰা প্ৰতিযোগিতাখনে এইবাৰ 30 বছৰত ভৰি দিছে। চৰাইদেউ জিলাতো গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে ৰাইজে কাহিলি পুৱাতে মাহ হালধিৰে নোৱাই ধুৱাই গৰু বিহু পালন কৰে। ইয়াৰ পিছত জ্যেষ্ঠ আৰু কনিষ্ঠসকল একত্ৰিত হৈ কণীযুঁজত অংশগ্ৰহণ কৰাৰ লগতে আমৰণিৰ পৰুৱাৰ টোপ আৰু 101 বিধ শাক বিচৰাকে ধৰি বিহুৰ পৰম্পৰা উলহ মালহেৰে পালন কৰে। শোণিতপুৰ জিলাতো তেজপুৰৰ কাষৰ ডিপুটা নৈৰ ঘাটত 1911 চনৰ পৰা আয়োজন কৰা সমূহীয়া বিহু অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰে। বড়ো জনগোষ্ঠীৰ ৰঙালী উৎসৱ বৈশাগুও শোণিতপুৰ জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বেলচিৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। একেদৰে ঢেকিয়াজুলি সমষ্টিৰ শিঙৰিত অসম নেপালী সাহিত্য সভাই বৈশাখ আৰু ৰঙালী বিহুৰ লগত সংগতি ৰাখি সাহিত্য ভেলা শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰে। মাজুলীতো স্থানীয় ৰাইজে পৰম্পৰা ৰক্ষা কৰি গৰু নোৱাই ধুৱাই চাটৰ ধেমালি কৰি গৰু বিহু উদযাপন কৰে। তিনিচুকীয়া জিলাৰো বিভিন্ন স্থানত পৰম্পৰাগতভাৱে গৰুক গা ধুওৱাৰ লগতে কণীযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ তিনিচুকীয়া চলিহানগৰ খেলপথাৰত জিলা ছাত্ৰ সন্থাই মুকলি বিহুৰ আয়োজন কৰিছে। মুকলি বিহুত মৰাণ, মটক, আহোম, চুতীয়া, নেপালী, সোণোৱাল, কছাৰী, চাহ জনগোষ্ঠীকে আদি কৰি কেতবোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। আনহাতে কাইলৈ পৰম্পৰা অনুসৰি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটো মানুহৰ বিহু হিচাপে পালন কৰা হ'ব। মানুহৰ বিহুৰ দিনা হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান শীৰ্ষ পৰ্যায়ত উপনীত হৈছে। বিভিন্ন ৰাজনৈতিক দলৰ তাৰকাৰ প্ৰচাৰকসকলে ভোটদাতাক আকৰ্ষিত কৰাৰ উদ্দেশ্যে কেইবাটাও নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাত লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত কাকপথাৰ ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই বিহপুৰীয়াত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। অসমক সৰ্বাম্মক বিকাশৰ দিশত আগবঢ়াই লৈ গৈ দেশৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰোৱাৰ বাবে জনসাধাৰণে পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত আশা প্ৰকাশ কৰে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আজি ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। বজালী জিলাৰ হলংবাৰী বজাৰত আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইফালে 17 এপ্ৰিলত নলবাৰীত হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ সভাৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি বৰপেটাত বিজেপি আৰু অসম গণ পৰিষদৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষসমূহৰ উদ্যোগত সজাগতামূলক সভাৰ আয়োজন কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই।